فنادته الملائكة وهو قائم يصلي في المحراب أن الله يبشرك بيحيى مصدقا بكلمة من الله وسيدا وحصورا ونبيا من الصالحين.
তাৰপিছত জাকাৰিয়াই যেতিয়া ইবাদত কক্ষত চালাতত থিয় হল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক'লে, নিশ্চয় আল্লাহে আপোনালৈ এহিয়াৰ সুসংবাদ দিছে। তেওঁ হ'ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমা, অৰ্থাৎ ঈশাৰ সত্যায়নকাৰী, লগতে তেওঁ হ'ব এজন নেতা, ভোগ আসক্তিমুক্ত আৰু পুণ্যবানসকলৰ অন্তৰ্ভুক্ত এজন নবী।